লেবিয়া পুস্তক দুই অধ্যায় ভক্ষ্য নৈবেদ্যৰ নিয়ম। যেতিয়া কোনো লোক এজনে জিহুৱাৰ উদ্দেশ্যে ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰে, তেতিয়া তেওঁ উপহাৰ মিহি আটাগুৰি হ'ব, আৰু তেওঁ তাত তেল ঢালি তাৰ ওপৰত ধূপ ধূনা দিব। তেতিয়া তেওঁ সেই উপহাৰ তেওঁ হাৰুণৰ পুত্ৰ পুৰোহিতসকলৰ ওচৰলৈ আনিব। পাছত পুৰোহিতসকলৰ এজনে তাৰ পৰা এমুঠি মিহি আটাগুৰি, এচলু তেল আৰু আটাইখিনি ধূপ ধূনা লৈ তাৰ স্মৰণাৰ্থক অংশ বুলি তাক বেদীৰ ওপৰত দগ্ধ কৰিব। সেয়ে জিহুৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ। সেই ভক্ষ্য নৈবেদ্যৰ বাকীখিনি হাৰুণ আৰু তেওঁৰ পুত্ৰসকলৰ কাৰণে হ'ব। জিহুৱাৰ অগ্নিকৃত উপহাৰবোৰৰ মাজত সেয়ে অতি পবিত্ৰ। যেতিয়া তুমি তন্দুৰত তাও দিয়া ভক্ষ্য নৈবেদ্য উপহাৰস্বৰূপে উৎসৰ্গ কৰিবা, তেতিয়া তেল মিহলোৱা মিহি আটাগুৰিৰে কৰা খমীৰ নিদিয়া, বিন্ধা থকা কেইটামান পিঠা বা তেল ঢলা খমীৰ নিদিয়া কেইটামান পাতল চকলীয়া পিঠা দিব লাগিব। আৰু যদি তাও দিয়া ভক্ষ্য নৈবেদ্য তোমাৰ উপহাৰ হয়, তেন্তে খমীৰ নিদিয়া তেল মিহলোৱা মিহি আটাগুৰিৰে কৰা পিঠা হ'ব। তুমি তাক দুখৰ দুখৰ কৰি তাৰ ওপৰত তেল ঢালিবা, সেয়ে ভক্ষ্য নৈবেদ্য। আৰু যদি কেৰাহীত ভজা ভক্ষ্য নৈবেদ্য তোমাৰ উপহাৰ হয়, তেন্তে তেলত ভাজি মিহি আটাগুৰিৰে কৰিব লাগিব। এইবোৰ নিয়মৰ কোনো নিয়মৰে যুগুত কৰা ভক্ষ্য নৈবেদ্য তুমি জিহুৱাৰ উদ্দেশ্যে আনিবা আৰু তাক পুৰোহিতক দিয়া হ'ব। তেতিয়া তেওঁ তাক বেদীৰ ওচৰলৈ আনিবা। পুৰোহিতজনে সেই নৈবেদ্যৰ স্মৰণাৰ্থক অংশ লৈ বেদীত দগ্ধ কৰিব। সেয়ে জিহুৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ। আৰু সেই নৈবেদ্যৰ বাকীখিনি হাৰুণ আৰু তেওঁ পুত্ৰসকলৰ হ'ব। জিহুৱাৰ অগ্নিকৃত উপহাৰবোৰৰ মাজত সেয়ে অতি পবিত্ৰ। তোমালোকে জিহুৱাৰ উদ্দেশ্যে যিকোনো ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা, তাক খমীৰে যুগুত কৰা হ'ব নালাগে, কিয়নো খমীৰ বা মৌ ইয়াৰে একোকে জিহুৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰস্বৰূপে তোমালোকে দগ্ধ নকৰিবা। তোমালোকে প্ৰথম ফলৰ উপহাৰ বুলি তাক জিহুৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব পাৰা, কিন্তু সুঘ্ৰাণৰ অৰ্থে বেদীৰ ওপৰত তাক তোলা নাযাব। আৰু তুমি নিজ ভক্ষ্য নৈবেদ্যৰ প্ৰত্যেক উপহাৰত লোণ সানিবা। তুমি নিজ ভক্ষ্য নৈবেদ্যত নিজ ঈশ্বৰৰ নিয়মটিৰ চিন যি লোণ তাক দিবলৈ ক্ৰুটি নকৰিবা। তোমাৰ সকলো উপহাৰবোৰ লোণে সৈতে উৎসৰ্গ কৰিবা। তুমি যদি জিহুৱাৰ উদ্দেশ্যে শস্যৰ প্ৰথম ফলৰ নৈবেদ্যস্বৰূপে জুইত পোৰা থোক অৰ্থাৎ মোহাৰি উলিওৱা শস্যৰ নতুন গুটি উৎসৰ্গ কৰিবা, তাৰ পাছত তুমি তাৰ ওপৰত তেল আৰু ধূপ ধূনা দিবা, সেয়ে ভক্ষ্য নৈবেদ্য। পাছত পুৰোহিতে তাৰ স্মৰণাৰ্থক অংশ বুলি কিছু মোহৰা শস্য, কিছু তেল আৰু আটাইখিনি ধূপ ধূনা দগ্ধ কৰিব। সেয়ে জিহুৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ।